ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে আৱৰ্জনা ব্যৱস্থাপনা আৰু বহন ক্ষমতাৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সামাজিক আৰু অৰ্থনৈতিক দৃষ্টিভংগীৰ লগতে প্ৰযুক্তিগত দক্ষতাৰো অতিকৈ প্ৰয়োজন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে পূৰ্বৰ এম জি এনৰেগা আঁচনিত থকা আখুৱাসমূহ দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰামজী আইন কাৰ্যকৰী কৰিছে বুলি মন্তব্য কৰিছে। আৰু জম্মুৰ মৌলানা আজাদ ষ্টেডিয়াম স্কেটিং ৰিংকত আজিৰে পৰা সপ্তদশ জুনিয়ৰ ৰোল বল ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে বৰ্তমান সময়ত আমাৰ দেশে মুখামুখি হোৱা আৱৰ্জনা ব্যৱস্থাপনা আৰু বহন ক্ষমতাৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সামাজিক আৰু অৰ্থনৈতিক দৃষ্টিভংগীৰ লগতে প্ৰযুক্তিগত দক্ষতাৰো অতিকৈ প্ৰয়োজন। আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান জামছেদপুৰৰ পঞ্চদশ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। তেওঁ ছাত্ৰ ছাত্ৰীসকলক প্ৰযুক্তিগত বিকাশক মানৱ কল্যাণৰ হকে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। শিক্ষানুষ্ঠানসমূহক কেৱল ফলাফল তালিকাৰ উচ্চ স্থান আৰু সংস্থাপনৰ ভিত্তিতেই নহয় বৰং সমাজৰ প্ৰতি তেওঁলোকৰ অৱদানৰ ভিত্তিতো মূল্যাংকন কৰা উচিত। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি জামছেদপুৰৰ কাৰাণ্ডি এলেকাত আয়োজিত অল ছিকি লিপিৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে পৰম্পৰাগতভাৱে জাৰে থানত পূজা অৰ্চনা কৰাৰ লগতে অল ছিকি লিপিৰ প্ৰৱৰ্তক পণ্ডিত ৰঘুনাথ মুৰ্মুৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। 22 সংখ্যক পাৰ্চী মহা সন্থালী সন্মিলনত মাতৃভাষাত ভাষণ প্ৰদান কৰি শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় সংবিধানখন সন্থালী ভাষাৰ অল ছিকি লিপিত অনুবাদ কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ লগতে কয় যে অল ছিকি লিপিত অনুবাদৰ সাধনসমূহ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ হলেও তেওঁ সুখী হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সন্থালী ভাষাত জাহিৰ আয়ো নেহৰ গীতটি পৰিৱেশন কৰে। ৰঘুনাথ মুৰ্মুৰ প্ৰচেষ্টাক প্ৰশংসা কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে পণ্ডিত ৰঘুনাথ মুৰ্মুৰ প্ৰচেষ্টাৰ বাবে অল ছিকি লিপিৰ শতবাৰ্ষিক উদযাপন সম্ভৱ হৈ উঠিছে। ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ কুমাৰ গংগাৱাৰ আৰু মুখ্যমন্ত্ৰী হেমন্ত চোৰেনেও সন্থালী ভাষা আৰু অল ছিকি লিপিক বিশ্বব্যাপী স্বীকৃতি প্ৰদান কৰাৰ বাবে সৰ্বভাৰতীয় সন্থালী লেখক সংস্থাৰ প্ৰচেষ্টাৰ শলাগ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দিনজোৰা কাৰ্যসূচীৰে অসমলৈ আহি নগাঁৱৰ বটদ্ৰৱ সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশ্বাহে এই প্ৰকল্প উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহান ব্যক্তিত্ব ভাৰতত জন্মগ্ৰহণ কৰাটো সৌভাগ্যৰ কথা বুলিও তেওঁ প্ৰকাশ কৰে। ভাষণত শ্ৰীশ্বাহে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু শ্বহীদ কনকলতা বৰুৱাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বিগত কেইটামান বছৰত অসম দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰে। 300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱনত 400 গৰাকী বিষয়াৰ বাবে সুব্যৱস্থা থকাৰ উপৰি আৰক্ষীৰ সকলো শাখা সংযুক্ত কাৰ্যালয়, একত্ৰিত প্ৰমাণীকৰণ শাখা আদি আছে। গৃহমন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন সম্পৰ্কীয় এখন প্ৰদৰ্শনী মুকলি কৰাৰ উপৰি ৰাজ্যৰ প্ৰতিখন জিলা ভ্ৰমণ কৰিবলগীয়া ফৰেনচিক বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। শ্ৰীশ্বাহে খানাপাৰাত নৱনিৰ্মিত 5,000 আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰে। 45 বিঘা এলেকাজুৰি 291 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, অত্যাধুনিক দৃশ্য শ্ৰাব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি ভালেমান উন্নতমানৰ ব্যৱস্থা ৰখা হৈছে। শ্ৰীশ্বাহে বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ 860 গৰাকী বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। কেন্দ্ৰীয় চৰকাৰে গংগা নদীৰ উপত্যকা অঞ্চলত লুপ্তপ্ৰায় চৰাই প্ৰজাতিসমূহৰ সংৰক্ষণৰ বাবে বালিচৰত বাহ সাজি থকা পক্ষীকুলৰ প্ৰজননস্থলীসমূহ ৰক্ষাৰ্থে এটা নতুন প্ৰকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ কাৰ্যকৰী সমিতিৰ 68 সংখ্যক বৈঠকতে এই প্ৰকল্পত অনুমোদন জনোৱা হয়। নমামি গংগে অভিযান দ্বিতীয়ৰ সৈতে সংগতি ৰাখি এই প্ৰকল্পই দীৰ্ঘম্যাদী নিৰীক্ষণ ব্যৱস্থা, সামূহিক অংশগ্ৰহণ আৰু প্ৰমাণ আধাৰিত সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ মিট্টালে আজিৰ বৈঠকত অধ্যক্ষতা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্রীয় কৃষি কৃষক কল্যাণ আৰু গ্রামীণ বিকাশ মন্ত্রী শিবরাজ সিং চৌহানে কৈছে যে পূর্বর এম জি এনরেগা আঁচনিত থকা আখোৱাসমূহ দূর করার উদ্দেশ্যে কেন্দ্রীয় চৰকাৰে বিকশিত ভাৰত জি ৰামজী আইন কার্যকরী কৰিছে। আজি উত্তরাখণ্ডৰ গোচৰত ৰাজ্যিক কৃষক দিবস 2025 অনুষ্ঠানত ভাষণ দি শ্ৰীচৌহানে কয় যে পূৰ্বৰ আঁচনিখনে 100 দিনৰহে নিশ্চিত নিয়োগ প্ৰদান কৰিছিল আৰু নতুন আইনে এই নিশ্চিত 125 দিনলৈ বৃদ্ধি কৰিলে। উল্লেখযোগ্য যে বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আৰু নিয়োগ নিশ্চিত যোজনা অৰ্থাৎ জি ৰামজী আইনে ৰাজ্যসমূহক 17,000 কোটি টকা আবণ্টন দিছে। এই আইন 20 বছৰ পুৰণি মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চয়তা আইন এম জি এনৰেগা 2005ৰ সলনি কাৰ্যকৰী কৰা হৈছে। ভাৰতীয় ষ্টেট বেংক এছ বি আইৰ এটা গৱেষণাৰ প্ৰতিবেদন অনুসৰি এই আইন কাৰ্যকৰী হোৱাৰ ফলত ৰাজ্যসমূহত পুঁজিৰ বিতৰণ অধিক উন্নত হ'ব। এই প্ৰতিবেদনত প্ৰকাশ পোৱা মতে এম জি এনৰেগাৰ সংশোধন আৰু নৱীকৰণৰ জৰিয়তে বিকশিত ভাৰত জি ৰামজীয়ে উন্নয়নৰ যাত্ৰাৰ ৰূপান্তৰমূলক ব্যৱস্থা আৰু কৌশলসমূহ সংহত কৰি তুলিব। এই আইনৰ দ্বাৰা প্ৰতিযোগিতামূলক প্ৰকল্প চিনাক্তকৰণ, উৎপাদনশীল সম্পদ সৃষ্টি, উপাৰ্জন বৃদ্ধি আৰু দক্ষ নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এছ বি আইৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ডঃ সৌম্যকান্তি ঘোষৰ নেতৃত্বত যুগুত কৰা এই প্ৰতিবেদনত বিকশিত ভাৰত জি ৰামজী আইনে নিয়োগ সৃষ্টি ব্যৱস্থা শক্তিশালী কৰাৰ দিশত থকা পূৰ্বৰ দুৰ্বলতাসমূহ আঁতৰ কৰাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটোক স্বচ্ছ, পৰিকল্পিত আৰু প্ৰতিটো পৰ্যায়ত জবাবদিহি কৰি তুলিব। উল্লেখযোগ্য যে সংসদৰ শীতকালীন অধিৱেশনত দুয়োখন সদনে বিকশিত ভাৰত জি ৰামজী বিধেয়ক গৃহীত কৰিছিল আৰু ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই বিধেয়কত অনুমোদন জনোৱাৰ পাছতে আইন হিচাপে কাৰ্যকৰী হৈছিল। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইয়ে ফেব্ৰুৱাৰীত হ'বলগীয়া কেন্দ্ৰীয় শিক্ষক যোগ্যতা নিৰূপণকাৰী পৰীক্ষা চি টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক সকাহ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। চি বি এছ ইয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই পৰীক্ষাৰ বাবে যোৱা 27 নৱেম্বৰৰ পৰা 18 ডিচেম্বৰলৈ অনলাইন আবেদনৰ প্ৰক্ৰিয়া মুকলি আছিল যদিও সময়সীমা উকলি যোৱাৰ পাছত পৰিষদে পৰ্টেলৰ বিসংগতিৰ বাবে আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা বুলি একাংশ শিক্ষাৰ্থীৰ পৰা অভিযোগ লাভ কৰিছিল। পৰিষদে বিষয়টো চালি জাৰি চাই পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা অথচ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা 161,000ৰো অধিক শিক্ষাৰ্থীক আবেদন সম্পূৰ্ণ কৰাৰ সুযোগ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আৰাৱলী পৰ্বতমালা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বিষয়সমূহ অধ্যয়নৰ বাবে নতুন সমিতি গঠনৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযাদৱে কয় যে আৰাৱলী পৰ্বতমালাৰ সুৰক্ষা আৰু পুনৰ উদ্ধাৰৰ বাবে তেওঁৰ মন্ত্ৰালয়ৰ পৰা বিচৰা সকলো সাহায্য প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এতিয়ালৈকে নতুন খনন লীজত দিয়াৰ লগতে বৰ্তমানৰ লীজ নৱীকৰণৰ বাবেও খননৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা বলবৎ হৈ আছে। জম্মুৰ মৌলানা আজাদ ষ্টেডিয়াম স্কেটিং ৰিংকত আজিৰে পৰা 17 জুনিয়ৰ ৰোল বল ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰম্ভ হৈছে। দেশৰ 26খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় 600 খেলুৱৈ আৰু কৰ্মকৰ্তাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ৰোল বলক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলা আৰু অঞ্চলটোৰ ক্ৰীড়া সংস্কৃতিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসমৰ ল'ৰা ছোৱালীৰ দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দোহাত অনুষ্ঠিত ফিডে ৱৰ্ল্ড ৰেপিড চেছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অৰ্জুন এৰিগাইচি আৰু কনেৰু হাম্পিক অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে দবা গ্ৰেণ্ডমাষ্টাৰসকলক খেলৰ প্ৰতি থকা নিষ্ঠাৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ ভৱিষ্যতৰ কাম কাজৰ বাবেও শুভেচ্ছা জনায়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে আৱৰ্জনা ব্যৱস্থাপনা আৰু বহন ক্ষমতাৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সামাজিক আৰু অৰ্থনৈতিক দৃষ্টিভংগীৰ লগতে প্ৰযুক্তিগত দক্ষতাৰো অতিকৈ প্ৰয়োজন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে পূৰ্বৰ এম জি এনৰেগা আঁচনিত থকা আখোৱাসমূহ দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰামজী আইন কাৰ্যকৰী কৰিছে বুলি মন্তব্য কৰিছে আৰু জম্মুৰ মৌলানা আজাদ ষ্টেডিয়াম স্কেটিং ৰিংকত আজিৰে পৰা 17 জুনিয়ৰ ৰোল বল ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰম্ভ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।